এজৰা দুই অধ্যায়। যি লোকসকল ৰজা নবুখদনেচৰে বন্দী কৰি লৈ গৈছিল তেওঁলোকক বাবিলত বন্দী কৰি ৰাখিছিল। পাছত এই বন্দীত্বৰ পৰা মুকলি হৈ তেওঁলোক নিজৰ নগৰ জেৰুচালেম আৰু যিহুদালৈ উভতি আহিল। তেওঁলোক জৰুবাবিল, জেচুৱা, নহিমিয়া, চৰায়া, ৰিয়েলায়া, মদখয়, বিলচন, মিম্পৰ, বিগবয়, ৰহুম আৰু বানা এওঁলোকৰ লগত আহিল। ইজৰাইলী লোকসকলৰ লিখিত নথি পত্ৰ। পৰিয়ুচৰ বংশধৰসকলৰ সংখ্যা 2172 জন। চফতিয়াৰ বংশধৰসকলৰ সংখ্যা 372 জন। আৰহৰ বংশধৰসকলৰ সংখ্যা 775 জন। জেচুৱা আৰু জোৱাবৰ দ্বাৰাই পহত মোৱাবৰ বংশধৰসকলৰ সংখ্যা 2812 জন। এলমৰ বংশধৰসকলৰ সংখ্যা 1254 জন। জত্তুৰ বংশধৰসকলৰ সংখ্যা 945 জন। জক্কয়ৰ বংশধৰসকলৰ সংখ্যা 760 জন। বাণীৰ বংশধৰসকলৰ সংখ্যা 642 জন। বেবয়ৰ বংশধৰসকলৰ সংখ্যা 623 জন। অজগদৰ বংশধৰসকলৰ সংখ্যা 1222 জন। অদুনিকামৰ বংশধৰসকলৰ সংখ্যা 666 জন। বিগবয়ৰ বংশধৰসকলৰ সংখ্যা 2056 জন। আদিনৰ বংশধৰসকলৰ সংখ্যা 454 জন। হিস্কিয়াৰ বংশধৰসকলৰ পৰা অহা আটেৰৰ লোকসকলৰ সংখ্যা 98 জন। বেচয়ৰ বংশধৰসকলৰ সংখ্যা 323 জন। জোৰাৰ বংশধৰসকলৰ সংখ্যা 112 জন। হাচুমৰ লোকসকলৰ সংখ্যা 223 জন। গিব্বৰৰ লোকসকলৰ সংখ্যা 95 জন। বৈদলেহেমৰ লোকসকলৰ সংখ্যা 123 জন। নটুফাৰ লোকসকলৰ সংখ্যা 56 জন। অনাথুৰ লোকসকলৰ সংখ্যা 128 জন। অজমাৱতৰ লোকসকলৰ সংখ্যা 42 জন। কিৰিয়ত আৰিম, কফিৰা আৰু বেৰুতৰ লোকসকলৰ সংখ্যা 743 জন। ৰামা আৰু গেবাৰ লোকসকলৰ সংখ্যা 621 জন। মিকমছৰ লোকসকলৰ সংখ্যা 122 জন। বৈতেল আৰু অয়ৰ লোকসকলৰ সংখ্যা 223 জন। নবুৰ লোকসকলৰ সংখ্যা 52 জন। মগবিছৰ লোকসকলৰ সংখ্যা 156 জন। অন্য এজন এলমৰ লোকসকলৰ সংখ্যা 1254 জন। হাৰিমৰ লোকসকলৰ সংখ্যা 320 জন। লুট, হাদিদ আৰু উনুৰ লোকসকলৰ সংখ্যা 725 জন। জিৰিহুৰ লোকসকলৰ সংখ্যা 345 জন। চনাৱাৰ লোকসকলৰ সংখ্যা 3630 জন। পুৰোহিতসকল জেচুৱাৰ ঘৰৰ পৰা অহা জিদয়াৰ বংশধৰসকলৰ সংখ্যা 973 জন। ইম্মেৰৰ বংশধৰসকলৰ সংখ্যা 1052 জন। পশুৱৰ বংশধৰসকলৰ সংখ্যা 1247 জন। হাৰিমৰ বংশধৰসকলৰ সংখ্যা 1017 জন। লেবিয়াসকল হুদবিয়াৰ বংশধৰসকলৰ মাজৰ পৰা জেচুৱা আৰু কদমিয়েলৰ বংশধৰসকলৰ সংখ্যা 74 জন। মন্দিৰৰ গায়কসকল আছফৰ বংশধৰসকলৰ সংখ্যা 128 জন। দুৱৰীসকলৰ বংশধৰসকলৰ চল্লুম, আটেৰ, তলমুন, অকুব, হতিতা আৰু চুবৈ বংশধৰসকলৰ সংখ্যা সৰ্বমুঠ 139 জন। যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল তেওঁলোক হ'ল চিহা, হসুফা, টব্বায়ুত, কেরুস, সিওহা, পাদুন, লবানা, হগাবা, অকুব, হাগব, সলম্য আৰু হাননৰ বংশধৰ সকল, গিডেল, গহৰ, ৰায়া, ৰচিন, নকুদা, গজ্জম, উজ্জা, পাছেহ, বেছয়, অন্না, মিউনিম আৰু মফুচিমৰ বংশধৰ সকল, বকবুক, হকুফা, হহৰ, বচলুত, মহিদা, হছা, বকুচ, চিচৰা, তেম, নচিহ আৰু ফটিফাৰ বংশধৰসকল, চলোমনৰ দাগবোৰৰ বংশধৰসকল, চুতই, হচ্ছুপেৰত, পৰুদা, জালা, দকুন, গিডেল, ছফটিয়া, ফটিয়েইল, পেখৰত, হছবৰিম আৰু আমি এওঁলোকৰ বংশধৰ। চলোমনৰ দাগবোৰৰ বংশধৰসকল আৰু যিসকলক মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল তেওঁলোক সৰ্বমুঠ 392 জন আছিল। যিসকল তেল মেলহ, তেল হছা, কৰূপ, অদন আৰু উমেৰ এৰি আহিছিল, কিন্তু তেওঁলোক জেৰুচালেমত থকা পূৰ্বপুৰুষৰ একো প্ৰমাণ দিব নোৱাৰিছিল। তেওঁলোক হ'ল দলায়াৰ, টুবিয়াৰ আৰু নকুদাৰ বংশধৰসকলৰ সংখ্যা 652 জন। পুৰোহিতসকলৰ বংশধৰসকল হবয়া, হকুচ আৰু বৰ্জিলয়, যিজনে গিলিয়ডৰ বৰ্জিয়েলৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে আৰু তেওঁলোকৰ নামেৰেই তেওঁৰ নামাকৰণ হ'ল। তেওঁলোকে বংশাৱলী পত্ৰত তেওঁলোকৰ বংশৰ বৃত্তান্ত বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিচাৰি নাপালে, সেয়ে তেওঁলোকক অলুক্ষিত বুলি পুৰোহিতৰ বাবৰ পৰা আঁতৰোৱা হ'ল। তেওঁলোকক অধিপতিয়ে কৈছিল, যেতিয়ালৈকে উৰিম আৰু তুম্মিমৰ সৈতে এজন পুৰোহিতে অনুমোদন নকৰে তেতিয়ালৈকে তোমালোকে কিছুমান উৎসৰ্গিত প্ৰবিত্ৰ বস্তু নাখাবা। সৰ্বমুঠ গোটেই দলটোৰ সংখ্যা 42,360 জন আছিল। তেওঁলোকৰ দাস দাসীসকলক তেওঁলোক 7,337 জন আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক গায়িকাসকলক 200 জন অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তেওঁলোকৰ 736টা ঘোঁৰা, 245টা খচৰ, 435টা উট আৰু 6,720টা গাধ আছিল। যেতিয়া তেওঁলোকে জেৰুচালেমত থকা জিহুৱাৰ গৃহলৈ গৈছিল, তেতিয়া জিহুৱাৰ গৃহৰ নিৰ্মাণৰ অৰ্থে সন্মানীয় ব্যক্তিসকলে ইচ্ছাকৃত উপহাৰ দান কৰিছিল। তেওঁলোকে নিজৰ শক্তি অনুসাৰে সেই কামৰ বাবে পুঁজিত 61,000 সোণৰ মুদ্ৰা, 5,000 ৰূপৰ মীনা আৰু পুৰোহিতে পিন্ধা 100খন বস্ত্ৰ দিলে। পুৰোহিতসকল, লেবিয়াসকল, লোকসকল, মন্দিৰৰ গায়কসকল আৰু দুৱৰীসকল আৰু যিসকলক নিজৰ নগৰৰ মন্দিৰৰ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰা হৈছিল তেওঁলোক নিজৰ নগৰবোৰত বাস কৰিছিল। ইজৰাইলৰ সকলো লোক নিজৰ নগৰবোৰত আছিল।